بسم الله الرحمن الرحيم تبارك الذي نزل الفرقان على عبده ليكون للعالمين نذيرا
আৰম্ভ কৰিছো পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত অতি কল্যাণময় তেওঁ যিজনে তেওঁৰ বান্দাৰ ওপৰত ফুৰকান অৱতীৰ্ণ কৰিছে যাতে তেওঁৰ সেই বান্দা বিশ্বজগতৰ বাবে সতৰ্ককাৰী হ'ব পাৰে।